এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে 132 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে 40 কোটি টকা ব্যয় সাপেক্ষে অসমমালা আঁচনিৰ অধীনত ন আলিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে 52 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সংহত জিলায়ুক্ত কাৰ্যালয়ৰ নতুন ভৱন আৰু 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পয়ঃপ্ৰণালী নিষ্কাশন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লখিমপুৰ বিধানসভা সমষ্টিৰ 27,804 গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। তেওঁ 30 কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদো উদ্বোধন কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকাষ্টৰ শেষকৃত্য আজি শিলচৰৰ শ্মশানঘাটত সম্পন্ন হ'ব। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নিয়া হৈছে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হ'ব আৰু তাৰ পাছত তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কালি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 95 বছৰ বয়সত দেহাৱসান ঘটে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে এটা বাৰ্তাত পুৰকাষ্টই প্ৰাক্তন মন্ত্ৰী আৰু লোকসভাৰ সদস্য হিচাপে নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে। এটা শোকবাৰ্তাত শ্ৰীমোদীয়ে সমাজ সেৱাৰ প্ৰতি পুৰকাষ্টৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ ক্ষেত্ৰত অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে আজি সকলো দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলটোৰ সকলো কাৰ্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহান জনাইছে। চিৰাং জিলাৰ বিজনীৰ বৰলাওগাঁৱৰ ঠেংফাখৰী পথাৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ হ'বলগীয়া বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 9 বজাত ডঃ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ, BTCৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগৈয়াৰী মুকলি কৰিব। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰা হ'ব। ইয়াৰ পাছতে প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহো মুকলি কৰা হ'ব। দিনৰ 11:30 বজাত সপোনৰ পৰা গন্তব্যস্থানলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। বিয়লি 3 বজাত কবি সন্মিলন আৰু 4:30 বজাত বড়োসকলৰ সমসাময়িক আৰ্থসামাজিক জীৱন অন্বেষণ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়।
চিৰাং জিলাৰ বিজনী মহকুমাৰ বৰলাওগাঁৱৰ ঠেংফাখৰী পথাৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। এই উপলক্ষে আয়োজক সমিতিয়ে ইতিমধ্যে সাহিত্য সভাৰ অধিৱেশনৰ বাবে প্ৰয়োজনীয় সমিতিসমূহৰ জৰিয়তে কাম কাজ সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন বিভাগৰ প্ৰদৰ্শনী বিপণী প্ৰস্তুত কৰি তোলাৰ লগতে বড়োসকলৰ জাতীয় জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ গ্ৰাম্য চিত্ৰৰ বাবে প্ৰদৰ্শনী স্থলীত ঘৰ সাজি তুলিছে। মণ্ডপ আৰু মূল প্ৰৱেশদ্বাৰৰ কামো সম্পূৰ্ণ হোৱা দেখা গৈছে। দেশ বিদেশৰ পৰা এই অধিৱেশনত 4,000 প্ৰতিনিধি অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 11 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে এই অধিৱেশনত অংশ লোৱাৰ কথা।
গুৱাহাটীত আজিৰে পৰা 2 দিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই 2 দিনীয়া সন্মিলনখনৰ বিষয়বস্তু হৈছে ভাৰতৰ বস্ত্ৰ, বয়ন, বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন। এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বস্ত্ৰমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশ ল'ব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। সন্মিলনৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশ ল'ব। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে কাইলৈ ADREত উত্তীৰ্ণ 4,374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। মাজুলীৰ শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ মহন্তৰ আজি পুৱা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।